দ্বিতীয় ৰাজাৱলী চৈধ্য অধ্যায় অমচিয়াই যিহুদাত ৰাজত্ব কৰা। ইজৰাইলৰ ৰজা যিহুৱাহজৰ পুত্ৰ যিহুৱাছৰ ৰাজত্বকালৰ দ্বিতীয় বছৰত যিহুদাৰ ৰজা যোৱাছৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ 25 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 29 বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহুৱাদন। তেওঁ জেৰুচালেম নগৰৰ বাসিন্দা আছিল। যিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিছিল, তথাপিও তেওঁ পূৰ্বপুৰুষ দাউদৰ নিচিনা নাছিল। তেওঁৰ পিতৃ যোৱাছৰ দৰে সকলো কৰ্ম কৰিছিল, কিন্তু ওখ ঠাই মদবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোম বলি দিছিল আৰু ধূপ জ্বলাই আছিল। ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি ডাকবোৰে ৰজা অৰ্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল তেওঁলোকক তেওঁ বধ কৰিলে, কিন্তু ঘাতকসকলৰ পুত্ৰসকলক হলে তেওঁ বধ কৰা নাছিল। মুচিৰ বিধান পুস্তকত যি লিখা আছিল তেওঁ সেইদৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহুৱাই এইদৰে কৈছে, সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ'ব, কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব। অমচিয়াই লবণ উপত্যকাত 10,000 ইডুমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম জক্তিয়েল ৰাখিলে। সেই নাম আজিলৈকে আছে। তাৰ পাছত তেওঁ জেহুৰ নাতি অৰ্থাৎ যোৱাহজৰ পুত্ৰ ইজৰাইলৰ ৰজা যিহুৱাছলৈ মানুহ পঠাই ক'লে, আমি যুদ্ধৰ কাৰণে মুখামুখি হওঁ। কিন্তু ইজৰাইলৰ ৰজা যিহুৱাছে উত্তৰত যিহুদাৰ ৰজা অমৰচিয়ালৈ কৈ পঠালে, লিবানুনৰ এজোপা কাঁইট গছে লিবানুনৰেই এৰজ গছজোপালৈ কৈ পঠালে, মোৰ পুত্ৰৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক। তাৰ পাছত লিবানুনত থকা এটা বন্য জন্তুৱে ফুৰি ফুৰি আহি সেই কাঁইট গছজোপাক গচকি মাৰিলে। ইডুমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে, গতিকে জয়ৰ অহংকাৰ কৰক, তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহুদাৰো ধ্বংসৰ মাতি আনিছে? কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে ইজৰাইলৰ ৰজা যিহুৱাছে তেওঁক আক্ৰমণ কৰিলে। তেওঁ আৰু যিহুদাৰ ৰজা অমচিয়াই যিহুদাৰ বৈত চেমছত ইজনে সিজনৰ মুখামুখি হ'ল। ইজৰাইলৰ হাতত যিহুদা সম্পূৰ্ণৰূপে পৰাস্ত হ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ পলাই গ'ল। ইজৰাইলৰ ৰজা যিহুৱাছে বৈত চেমত যিহুদাৰ ৰজা অমচিয়াক বন্দী কৰি জেৰুচালেমলৈ লৈ আহিছিল। অমচিয়া যোৱাছৰ পুত্ৰ আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহুৱাছে জেৰুচালেমলৈ আহি ইফৰিমৰ দুৱাৰ পৰা কোণৰ দুৱাৰ পৰ্যন্ত প্ৰায় 450 হাত দীঘল জেৰুচালেমৰ প্ৰাচীৰ ভাঙি পেলালে। যিহুৱাৰ গৃহত পোৱা সোণ ৰূপ আৰু আন সকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যৱান বস্তুবোৰ লৈ গ'ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহুৱা চমৰীয়ালৈ উলটি গ'ল। যিহুৱাছে কৰা কাৰ্যৰ অন্যান্য বৃত্তান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহুদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো ইজৰাইল ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। পাছত যিহুৱাচ তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু চমৰীয়াত ইজৰাইলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ'ল। তেওঁৰ পুত্ৰ জাৰবিয়াম তেওঁৰ পদৰ ৰজা হ'ল। ইজৰাইলৰ ৰজা যিহুৱাহজৰ পুত্ৰ যিহুৱাছৰ মৃত্যুৰ পাছত যিহুদাৰ ৰজা যোৱাছৰ পুত্ৰ অমচিয়াই আৰু 15 বছৰ জীয়াই থাকিল। অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। তেওঁলোকে জেৰুচালেমত অমচিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে আৰু তেওঁ লাখিছলৈ পলাই গ'ল। কিন্তু লোকসকলে লাখিছলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে। তেওঁলোকে তেওঁৰ শৱটোৰ ঘোঁৰাৰ পিঠিত তুলি জেৰুচালেমলৈ লৈ আনিলে আৰু দাউদৰ নগৰত তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ'ল। পাছত যিহুদাৰ সকলো লোকে অহজিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁ বয়স আছিল 16 বছৰ। ৰজা অমচিয়াৰ তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত ৰজা অজৰিয়াই এলত নগৰ পুনৰ নিৰ্মাণ কৰিলে আৰু যিহুদাৰ অধীনলৈ আনিলে। ইজৰাইলত দ্বিতীয় জাৰবিয়ামৰ ৰাজত্ব। যিহুদাৰ ৰজা যোৱাছৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ 15 বছৰৰ সময়ত ইজৰাইলৰ ৰজা যিহুৱাছৰ পুত্ৰ জাৰবিয়ামে সমৰীয়াৰ ৰজা হ'ল আৰু তেওঁ 41 বছৰ ৰাজত্ব কৰিলে। তেওঁ যিহুৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নাবতৰ পুত্ৰ জাৰবিয়ামে ইজৰাইলৰ দ্বাৰাই যি সকলো পাপ কৰাইছিল তেওঁ সেই সকলো পাপ কৰি থাকিল। সেই সকলোৰে পৰা তেওঁ আঁতৰ নহ'ল। ইজৰাইলৰ ঈশ্বৰ যিহুৱাই তেওঁ দাস গত হেফৰৰ অমিত্ৰয়ৰ পুত্ৰ ভাববাদী জোনাৰ দ্বাৰাই যি কথা কৈছিল সেই কথা অনুসাৰে জাৰবিয়ামে লেপ হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইজৰাইলৰ সীমা পুনৰাই স্থাপন কৰিলে। কিয়নো যিহুৱাই কৈছিল যে ইজৰাইলত স্বাধীন বা দাস সকলোৱে কেনে ৰূপ কষ্ট ভোগ কৰিছে, তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল। যিহেতু যিহুৱাই কোৱা নাছিল যে ইজৰাইলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহুৱাছৰ পুত্ৰ জাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে। জাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম আৰু যুদ্ধৰ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহুদাৰ অধীনত থকা ধৰ্মচক্ৰ আৰু হমাত কেনেদৰে তেওঁ ইজৰাইলৰ কাৰণে পুনৰাই অধিকাৰ কৰিলে, সেই কথা জানো ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছত জাৰবিয়াম তেওঁ পূৰ্বপুৰুষ ইজৰাইলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ'ল আৰু তেওঁ পুত্ৰ জখৰীয়া তেওঁ পদৰ ৰজা হ'ল।